এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলকীয় প্ৰতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আঁচনিখনৰ প্ৰথম পৰ্যায়ত 180গৰাকী যুৱক যুৱতীক জাপানী ভাষাত প্ৰশিক্ষণ, নিযুক্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত জাপানৰ সহযোগিতা বৃদ্ধি হোৱাৰ উপৰি অসম আৰু জাপানৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে যুৱ প্ৰজন্মই বিদেশত নিয়োগৰ সুযোগ পোৱাই নহয় বৰং তেওঁলোক বিদেশত অধিক দক্ষতাসম্পন্ন হৈ অসমলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জাপানী ভাষাৰ এই পাঠ্যক্ৰমৰ মুঠ ব্যয় যথেষ্ট হ্ৰাস কৰা হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াৰ অধিকাংশ ব্যয় অসম চৰকাৰ আৰু জাপান চৰকাৰে বহন কৰিব। তেওঁ লগতে বচা বচা কেইগৰাকীমান অসম প্ৰশাসনিক সেৱাৰ বিষয়াইও এই পদক্ষেপত অংশ লৈ জাপানী ভাষা শিক্ষা লাভ কৰিব বুলি প্ৰকাশ কৰে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে প্ৰয়াত শিল্পীগৰাকীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধা পোছা কৰি ভাষ্য গ্ৰহণ কৰিছে। আজি বিশেষ তদন্তকাৰী গোটে অৰুণ গাৰ্গৰ ভাষ্য গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি সাতোজনৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ শীঘ্ৰে অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়তত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্ৰৱাসী অসমীয়াই সোনকালেই শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
প্ৰৱাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব, তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছো, মই ভাবোঁ যে আপোনালোকে দুই এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। ছিংগাপুৰে ইনভেষ্টিগেশ্যনটো বহুত ছিৰিয়াছলি কৰি আছে। সো আমি যেনেকে অসমে এক্টিভ হৈ আছো, ছিংগাপুৰ পুলিচো সমানে এক্টিভ হৈ আছে।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি অহা 14, 19 আৰু 23 অক্টোবৰত বিশেষ কাৰ্যসূচীৰ আহ্বান জনাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাৰ কলিয়াবৰ উন্নয়ন খণ্ডৰ 45গৰাকী আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ 69গৰাকী সখীক স্কুটি প্ৰদান কৰে। আত্মসহায়ক গোটৰ কাম কাজসমূহ সঠিকভাৱে আৰু সময়মতে ৰূপায়ণত সহায় কৰি গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এই পদক্ষেপে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা প্ৰচাৰৰ বাবে চৰকাৰে বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী আৰু পশু সখীৰ দৰে তৃণমূল পৰ্যায়ৰ কৰ্মীক নিয়োগ কৰিছে। তামোলপুৰ জিলাৰ কুমাৰীকাটাত আজি প্ৰয়াত শিক্ষক, সমাজসেৱক তথা বড়ো সাহিত্যিক বিশোদা নাৰ্জাৰীৰ স্মৃতিত গোচখাং বিজাব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এটি অনুষ্ঠানত বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়োৱে স্মৃতি গ্ৰন্থখন উন্মোচন কৰে। চলিত বৰ্ষৰ 10 মাৰ্চত দেহাৱসান ঘটা বিশোদা নাৰ্জাৰীয়ে সমাজৰ বিভিন্ন দিশত আগভাগ লৈ সমাজ সংস্কাৰৰ হকে কাম কৰিছিল। মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত আজি ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 331 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 48 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 330 ৰাণ সংগ্ৰহ কৰে। স্মৃতি মান্ধানাই 80 আৰু প্ৰতীকা ৰাৱালে 75 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ আনাবেল ছুটাৰলেণ্ডে 5টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আমালৈ বাতৰি অহাৰ পৰলৈকে 34 অভাৰত 3টা উইকেট হেৰুৱাই 226 ৰাণ সংগ্ৰহ কৰিছে। এলিছা হিলিয়ে 121 ৰাণ কৰি খেলি আছে। ভাৰতৰ নালাপ্পু ৰেড্ডি চৰণীয়ে 2টা আৰু দীপ্তি শৰ্মাই 1টা উইকেট লাভ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।